সুপার হিট 93.5 রেড এফ এম মই নবীশ আপুনি শুনি আছে মর্নিং নম্বৰ ওৱান মোৰ সৈতে আৰু এইখিনিতে সময় হ'ল প্ৰৱেশ কৰা দ্বিতীয় ঘণ্টা আমি আগবাঢ়ি যাম তৃতীয় ঘণ্টালৈ কিন্তু যিহেতু আপুনি গম পাই যে উই আৰ দ্য ক্ৰিকেট ৱালা এফ এম চ' হাউ কেন বি লেগ বিহাইণ্ড আৰু এইখিনিতে আমি দি থাকোঁ বিভিন্ন টি টুৱেণ্টি টুৰ্ণামেণ্টৰ আপডেট স্ক'ৰ আপডেট প্ৰি মেচ আপডেট চেম্পিয়ন ইণ্টাৰভিউজ এণ্ড হোৱাট নট লগতে আছে বিভিন্ন কণ্টেষ্ট য'ত আপুনি লাভ কৰিব অ' এম জি প্ৰাইজেছ চ' এইখিনিতে এই সময়ছোৱাত মই আপোনাক দিবলৈ লৈছোঁ
93.5 Red FM is pure T20 hai tera cricket wala FM aur ab champion bolega
and at this point we have with us the cricket champion Trent Bolt. Hey Trent, welcome to Red FM. You know, cricket in India is a religion, and how is your experience of playing in Indian stadiums?
Coming to India, I think it's one of the most amazing experiences of your career to come to these massive grandstands in front of all these people. How passionate everyone is about following the teams, supporting the teams. So, no, I'm very excited to get out there in front of all these thousands of people and then hopefully play some of the best cricket.
Well, indeed, and good luck ahead. Ekinda samoy hola ko agbahijwa super hit didor madale. 93.5 Red FM bajate raho.